গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো ডালি টিভিয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ, ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 84 বৃদ্ধি, 27 জিলাৰ 14 লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত। আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশাৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময়, ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গঞ্জালো এস্কোবাৰ জুটিৰ ডাবল অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ, আৰু পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত জিম্বাবৱেক 23 ৰানত পৰাস্ত ভাৰতৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি বৈঠকখনৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এখন সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। উল্লেখযোগ্য যে ৰাজ্যিক কৃষি বিপণন পৰিষদখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ পৰা পৰিষদৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাই বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত পৰিষদৰ 612 গৰাকী নিয়মীয়া কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বাবদ অসম চৰকাৰৰ 130 কোটি টকা ব্যয় কৰা হ'ব। লগতে চৰকাৰৰ দ্বাৰা সদিচ্ছামূলক উদগনি হিচাপে নিষ্পত্তিৰ পৰিমাণৰ উপৰি এই পেকেজত অতিৰিক্ত 10% প্ৰদান কৰা হ'ব। ফলত 1 জন নিয়মীয়া কৰ্মচাৰীয়ে 20ৰ পৰা 25 লাখকৈ টকা লাভ কৰিব। সেইদৰে পৰিষদখনত কৰ্মৰত 131 গৰাকী ঠিকাভিত্তিক কৰ্মচাৰী আৰু 16 গৰাকী ফিক্সড পে কৰ্মচাৰীকো স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ যিসকলে 10 বছৰ বা তাতোকৈ কম সময় কৰ্মৰত হৈ আছে তেওঁলোকে 5 লাখ টকা, 10ৰ পৰা 15 বছৰ কৰ্মৰত কৰ্মচাৰীসকলে 5,50,000 আৰু 15 বছৰ বা ততোধিক সময় কৰ্মৰত কৰ্মচাৰীসকলে 6 লাখ টকাকৈ লাভ কৰিব। একেদৰে ফিক্সড পেড কৰ্মৰত 16 গৰাকী কৰ্মচাৰী যিসকলে 10 বছৰৰ কম কাম কৰিছে তেওঁলোকে 1,75,000 টকা, 10ৰ পৰা 15 বছৰ কৰ্মৰত কৰ্মচাৰীসকলে 1,93,000 আৰু 15 বছৰৰ অধিক সময় কৰ্মৰত কৰ্মচাৰীসকলে 2,10,000 টকাকৈ লাভ কৰিব। উল্লেখযোগ্য যে এই আঁচনিত সৰ্বমুঠ 155 কোটি টকা ব্যয় কৰা হ'ব। ৰাজ্যখনত বান পৰিস্থিতি কিছু উন্নত হলেও ৰাজ্যখনৰ 27 জিলাৰ 14 লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও 90টা ৰাজহ চক্ৰৰ 2,700ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 39,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত পুনৰ 5 জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 84 বৃদ্ধি পাইছে। ইফালে 240টা আশ্ৰয় শিবিৰত 48,000তকৈ অধিক বন্যাৰ্তই আশ্ৰয় আছে। NDRF, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ ফলত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যা 163লৈ বৃদ্ধি পাইছে। আনহাতে 135টা বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি 9টা গঁড়, 135টা পহুকে ধৰি মুঠ 163টা বন্যপ্ৰাণীৰ বানপানীত মৃত্যু হৈছে। উদ্যানখনৰ 233টা বন শিবিৰৰ ভিতৰত 51টা বন শিবিৰ বানৰ কবলত আছে। এই বানৰ ফলত উদ্যানখনৰ ভিতৰত কেইবাখনো দলং ভাঙি পৰাৰ সমান্তৰালকৈ কিছুসংখ্যক যুৱকো কাৰ্বি পাহাৰৰ পৰা পুনৰ উদ্যানলৈ উভতি আহিছে বুলি জিলা বন বিষয়া অৰুণ বিঘ্নেশে প্ৰকাশ কৰিছে। ইপিনে বৰপেটা জিলাৰ কলাগাছিয়াৰ কৰাৰকুৰত বেকী নদীৰ পানীয়ে খহানিয়া 2 নম্বৰ ৰাজ্যিক ঘাইপথটো পুনৰ যান বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হৈছে। অৱশ্যে মাত্ৰ 2-চকীয়া আৰু 4-চকীয়া বাহনকহে যাতায়াতৰ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে 5 দিন পূৰ্বে পথটোৰ এটা বৃহৎ অংশ কাষেৰে বৈ যোৱা নদীয়ে খহাইছিল। নীতি আয়োগৰ বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযান অসমতে অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংগত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহ যোৱা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি যাব। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে কৈছে যে অনুমোদিত 157 চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত 108 ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে। অনুমোদিত মহাবিদ্যালয়সমূহৰ ভিতৰত 40 অভিলাষী জিলাত অৱস্থিত। মন্ত্ৰালয়ে কৈছে যে 2014 জিলা চিকিৎসালয়সমূহক শক্তিশালী আৰু উন্নত কৰি নতুন চিকিৎসা মহাবিদ্যালয় খোলাৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত এখন আঁচনি মুকলি কৰা হৈছিল। মন্ত্ৰালয়ে কৈছে যে চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ হকে প্ৰয়াস চলাই আছে। বৰ্তমান দেশত 706 চিকিৎসা মহাবিদ্যালয় আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আশাৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে আসন্ন কেন্দ্ৰীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ পৰা দিহা পৰামৰ্শ ল'ব। অৰ্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী আৰু অন্য সদস্যসকলেও ভাগ ল'ব। সংসদৰ বাজেট অধিৱেশন 22 আৰম্ভ হ'ব আৰু 23 বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট হ'ব। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এইবাৰৰ বাজেট চৰকাৰৰ দূৰদৰ্শী নীতি আৰু ভৱিষ্যৎ দৃষ্টিভংগীৰ ফলপ্ৰসূ নীতি হ'ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে বাজেটত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ভালেমান ঐতিহাসিক পদক্ষেপ দেখিবলৈ পোৱা যাব বুলি কৈছিল। লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत न्यायिक प्रक्रिया के लिए समय सीमा तय भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू आजाद भारत के अपने कानून।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰিয়া ভ্ৰমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্ৰসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ বন্ধুত্ব এনেদৰে অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চেঞ্চেলৰ কাৰ্ল মাইনাৰ অষ্ট্ৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভিয়েনাত চেঞ্চেলৰ মাইনাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক কৌশলগত সম্পৰ্কলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনা চিনাক্ত কৰি উলিয়াইছে। অষ্ট্ৰিয়াৰ চেঞ্চেলৰ সৈতে জাৰি কৰা এটা যুটীয়া বিবৃতিত শ্ৰীমোদীয়ে কয় যে তেওঁ ইউক্ৰেইনৰ সংঘৰ্ষ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিসহ বিশ্বৰ সাম্প্ৰতিক ভূ ৰাজনৈতিক স্থিতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াৰ আন্তঃগাঁথনি উন্নয়ন উদ্ভাৱন নৱীকৰণযোগ্য শক্তি হাইড্ৰজেন পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ লেখীয়া ক্ষেত্ৰসমূহত একেলগে কাম কৰিব আৰু অনাগত দশকসমূহত সহযোগিতাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। শ্ৰীমোদীয়ে লগতে কয় যে অষ্ট্ৰিয়াক আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট বিপৰ্যয়টো তিষ্ঠি থাকিব পৰা আন্তঃগাঁথনি জোঁট আৰু জৈৱ ইন্ধন জোঁটত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। দক্ষতা নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মালা বৰুৱাই কালি টাটা টেকনলজি টাটা ষ্টীল তথা লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত দক্ষতা বিকাশ উন্নত কৰাৰ উদ্দেশ্যে টাটা টেকনলজিৰ সহযোগত 61 পলিটেকনিক তথা ITI প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীত কৰা হৈছে। এইসমূহৰ ভিতৰত 5 প্ৰতিষ্ঠান ইতিমধ্যে মুকলি কৰা হৈছে। বৈঠকত বাকী থকা 56 প্ৰতিষ্ঠানৰ প্ৰগতি পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে অহা 15 আগষ্টৰ পূৰ্বে 6 পলিটেকনিক আৰু 17 ITIকে ধৰি 23 প্ৰতিষ্ঠান মুকলি কৰা হ'ব। কৃষিমন্ত্ৰী অতুল বৰা কালি জনতা ভৱনত কৃষি বিভাগ তথা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শস্য উৎপাদনৰ সমীক্ষা সম্পৰ্কীয় বিভিন্ন দিশ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত বান প্ৰভাৱিত অঞ্চলসমূহৰ কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে সঠিক তথ্য সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে অসম কৃষি আয়োগৰ অধ্যক্ষ তথা কেইবাগৰাকীও সদস্যৰ সৈতে বৈঠকত মিলিত হয়। তেওঁলোকে ৰাজ্যৰ কৃষি তথা আনুষংগিক খণ্ডসমূহৰ সৈতে সম্পৰ্ক থকা বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত মত বিনিময় কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে কালি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেউলাল গাৰ্মোচা তথা পৰিষদৰ অধ্যক্ষ মহেশ হোজাইকে ধৰি কেইবাগৰাকীও বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰিষদৰ অধীনৰ অঞ্চলসমূহৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি শৈক্ষিক পৰিৱেশ আৰু এই সম্পৰ্কীয় অন্যান্য দিশ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহত শৈক্ষিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গঞ্জালো এস্কোবারের জুটিটোয় জার্মানির বংশিনত অনুষ্ঠিত ব্রাভো ওপেন চ্যালেঞ্জার টেনিস প্রতিযোগিতার পুরুষের ডাবলসর কোয়ার্টার ফাইনালে প্রবেশ করেছে। শীর্ষ বাছনির পক্ষে শ্রীরাম আর গঞ্জালো জুটিটোয় কাল বিয়লি প্রি কোয়ার্টার ফাইনালত বলিভিয়ার বোরিস এরিয়াস আর ফেডেরিকো জেভানোসর জুটিটুক 6-3, 6-0 পুনপুটে সেটত পরাস্ত করে। শ্রীরাম আর গঞ্জালো জুটিটো আজি সন্ধ্যা কোয়ার্টার ফাইনালত ব্রাজিলের মার্সেলো ডেমোনো আর আর্জেন্টিনার গুয়েলেমো ডোয়েনার বিরুদ্ধে অবতীর্ণ হব। ইপিনে ভারতের আন এগারী খেলোয়াড় সুমিত নাগল পুরুষের সিঙ্গলসর প্রি কোয়ার্টার ফাইনালত আর্জেন্টিনার পেড্রো কেসিনার হাতত 4-6, 5-7 সেটত পরাজিত হয়ে প্রতিযোগিতার বাহির হয়েছে। ভারতে কালি হারারে স্পোর্টস ক্লাবত অনুষ্ঠিত পাঁচখনী টি টুয়েন্টি ক্রিকেট শৃঙ্খলার তৃতীয়খন খেলত জিম্বাবুয়েক 23 রানত পরাস্ত করে। খেলখনত ভারতে টস জিকি প্রথমে বেট ধরার সিদ্ধান্ত লো। নির্ধারিত 20 ওভারত 4টা উইকেট হেরুয়া 182 রান সংগ্রহ করে। ভারতের হয়ে যশস্বী জয়সওয়ালে 27টা বলত 37 রান, শুভমন গিলে 49টা বলত 66 রান আর ঋতুরাজ গায়কোয়াডে 28টা বলত 49 রান সংগ্রহ করে। প্রত্যুত্তরত জিম্বাবুয়ে নির্ধারিত ওভারত 6টা উইকেটের বিনিময়ত 158 রানহে করবলে সমর্থ হয়। ইয়ার ভারতীয় শৃঙ্খলাত 2-1 ফলাফলের অগ্রগতি লাভ করেছে। ইংল্যান্ড ওয়ার্ল্ডকাপ ফুটবল প্রতিযোগিতার ফাইনালত প্রবেশ করেছে। ডর্টমুন্ডত কালি অনুষ্ঠিত দ্বিতীয়খন সেমিফাইনালত ইংল্যান্ডে নেদারল্যান্ডসক 2-1 গোলত পরাস্ত করে ফাইনালত স্থান নিশ্চিত করে। দলটোর হয়ে অনলি ওয়াটকিন্সে নির্ণায়ক গোলটো দিয়ে। ইংল্যান্ড দলের অধিনায়ক হ্যারি কেনে খেলার প্রথমার্ধত প্রথমটো গোল করে। নেদারল্যান্ডসর হয়ে জাভি সাইমনসে একমাত্র গোলটো দিয়ে। অহা 15 জুলাইত হবলগীয়া ফাইনালত ইংল্যান্ড স্পেনের মুখামুখি হব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান আগশাৰীৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
ধৰ্মগুৰু দালাই লামাৰ স্মৃতি বিজড়িত শোণিতপুৰ মিছামাৰীৰ ৰামা কেম্পৰ 41 হেক্টৰ মাটি ভাৰতীয় সেনাই কালি ৰাজ্যৰ বন বিভাগক আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে কৰ্মচাৰীৰ আপোন ঘৰ আঁচনিৰ ঋণ 30 লাখলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চালাজাৰ পিট ভাইপাৰ নামৰ এবিধ নতুন প্ৰজাতিৰ সাপ উদ্ধাৰ হোৱাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদ চিন্তাশীল লেখক নিবন্ধকাৰ ডঃ অনিল শইকীয়াৰ দেহাৱসানৰ বাতৰিক দৈনিক জনমভূমিকে প্ৰমুখ্য কৰি প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে মুছলিম ৱমেন লাইক আদাৰ্ছ এণ্টাইটেল টু এলিমনি সুপ্রিম কোর্ট শিরোনামে দেশের বিবাহ বিচ্ছেদিত মুসলমান মহিলাসকলের স্বামীর পৰা ভরণ পোষণ লাভের অধিকার আছে বলে উচ্চতম ন্যায়ালয়ে রায় প্রদান করার বাতরিক প্রথম পৃষ্ঠাত প্রকাশ করেছে। চিকিৎসাধীন অবস্থাত এটি কণমানি কন্যা শিশুর আকস্মিক মৃত্যুর ঘটনাক লৈ কালি যোরহাট চিকিৎসা মহাবিদ্যালয় হাসপাতালত উত্তেজনাময় পরিস্থিতির সৃষ্টি হওয়ার বাতরিক খবর কাকতে প্রথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আবকাৰী কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি অভিযোগনামা দাখিল কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 21 জুলাইৰ পৰা 31 জুলাইলৈকে নতুন দিল্লীত হবলগীয়া ইউনেস্কোৰ 46 সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভৰ সম্ভাৱনাৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য বাতৰিসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ আৰ্হিত অসমত স্থাপন হ'ব মুখ্যমন্ত্ৰীৰ সংগ্ৰহালয়, কৃষি বিপণনৰ কৰ্মচাৰীৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন আদি। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ ৰাকিবুৰ। শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ। ৰাজ্যৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 84লৈ বৃদ্ধি। আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময়। আৰু ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গঞ্জালো এস্কোবাৰৰ ব্ৰাভো অপেন চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।